বিচাৰকৰ্তাবিলাক দুই অধ্যায়। বুখিমত ঈশ্বৰৰ দূত। জিহুৱাৰ দূতে গিলগলৰ পৰা বুখিমলৈ উঠি আহি ইজৰাইলীয়াসকলক ক'লে, মই মিছৰ দেশৰ পৰা তোমালোকক বাহিৰ কৰি আনিলোঁ, আৰু যি দেশ দিম বুলি মই তোমালোকৰ পূৰ্বপুৰুষসকলৰ আগত শপত খাইছিলোঁ সেই দেশলৈ তোমালোকক লৈ আহিলোঁ। মই কৈছিলোঁ, তোমালোকৰ সৈতে স্থাপন কৰা মোৰ নিয়মটি মই কেতিয়াও নাভাঙিম। তোমালোকেও সেই দেশৰ লোকসকলৰ সৈতে কোনো চুক্তি নকৰিবা, সিহঁতৰ বেদীবোৰ ভাঙি পেলাবা, কিন্তু তোমালোকে মোৰ কথালৈ কাণ নিদিলা। তোমালোকে কিয় এনে কাৰ্য কৰিলা? এইকাৰণে মই এতিয়া তোমালোকক কওঁ যে মই তোমালোকৰ ওচৰৰ পৰা কনানিয়াসকলক দূৰ নকৰিম। তেওঁলোক তোমালোকৰ কাৰণে কাঁইট স্বৰূপ হ'ব, আৰু তেওঁলোকৰ দেৱতাবোৰ তোমালোকৰ কাৰণে এক ফান হৈ পৰিব। জিহুৱাৰ দূতে ইজৰাইলৰ সন্তানসকলক এইবোৰ কথা কোৱাৰ পাছত তেওঁলোক সকলোৱে উচ্চ স্বৰে কান্দিবলৈ ধৰিলে। যি ঠাইত তেওঁলোকে কান্দিছিল সেই ঠাইৰ নাম বুখিম ৰাখিলে। তেওঁলোকে তাত জিহুৱাৰ উদ্দেশ্যে অনেক বলি উৎসৰ্গ কৰিলে। ইজৰাইলৰ অবাধ্যতা আৰু পৰাজয়। যিহোশুৱাই ইজৰাইলৰ সন্তানসকলক নিজৰ নিজৰ ঠাইলৈ পঠিয়াই দিলে। সেইদৰে তেওঁলোক প্ৰত্যেকে যাক যি ভাগ দিয়া হ'ল সেই ঠাইৰ আধিপত্য ল'বলৈ গ'ল। যিহোশুৱা যিমান দিন জীয়াই আছিল সিমান দিনলৈকে ইজৰাইলীয়াবাসীয়ে যিহোৱাৰ সেৱা কৰিছিল। যিহোশুৱাৰ মৃত্যুৰ পাছত যিসকল বৃদ্ধ লোক জীৱিত আছিল তেওঁলোকেও নিজৰ জীৱনকালত যিহোৱাৰ সেৱা কৰিছিল। ইজৰাইলৰ লোকসকলৰ কাৰণে যিহুৱাই যি যি মহৎ কৰ্ম কৰিছিল সেই সকলো কৰ্ম এই বৃদ্ধ লোকসকলে দেখিছিল। নুনৰ পুত্ৰ যিহুৱাৰ দা যিহোশুৱা 110 বছৰ বয়সত মৃত্যু হ'ল। ইজৰাইলীয়াবাসীয়ে যিহোশুৱাক তেওঁৰ নিজৰ মাটিৰ সীমাৰ ভিতৰত তিন্নত হেৰছ নামৰ ঠাইত মৈদাম দিলে। এই ঠাই গাছ পৰ্বতৰ উত্তৰত ইফ্ৰইমীয়ৰ পাহাৰীয়া অঞ্চলত আছিল। যিহোশুৱাৰ সমসাময়িক সকলো প্ৰজন্মই মৃত্যুবৰণ কৰি নিজৰ ওপৰ পিতৃসকলৰ ওচৰলৈ যোৱাৰ পাছত পৰৱৰ্তী প্ৰজন্মৰ বৃদ্ধি হ'বলৈ ধৰিলে। তেওঁলোকে যিহোৱাক নাজানিলে। যিহোৱাই ইজৰাইলীয়াবাসীৰ কাৰণে কি কৰিলে তেওঁলোকে সেইবোৰ নাজানিলে। সেয়ে তেওঁলোকে যিহোৱাৰ দৃষ্টিত যি বেয়া তেনে আচৰণ কৰিবলৈ আৰম্ভ কৰিলে, আৰু বাল দেৱতাবোৰৰ সেৱা পূজা কৰিব ধৰিলে। তেওঁলোকৰ ওপৰ পিতৃসকলৰ যিহুৱাৰ ঈশ্বৰ যিজনাই মিছৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিছিল তেওঁক তেওঁলোকে ত্যাগ কৰিলে। তেওঁলোকৰ চাৰিওফালে বসবাস কৰা লোকসকলৰ বিভিন্ন দেৱ দেৱীক প্ৰণিপাত কৰি সেইবোৰৰ পাছত চলিবলৈ ধৰিলে। তেওঁলোকে যিহুৱাৰ ক্ৰোধৰ প্ৰজ্বলিত কৰি তুলিলে। তেওঁলোকে যিহুৱাক ত্যাগ কৰি বাল দেৱতা আৰু অস্তাৰেত দেৱীৰ পূজা কৰিবলৈ ধৰিলে। যিহুৱাৰ ক্ৰোধ ইজৰাইলীবাসীৰ বিৰুদ্ধে জ্বলি উঠাত তেওঁলোকক লুটকাৰীসকলৰ হাতত সোধাই দিলে। সিহঁতে তেওঁলোকক লুট কৰিলে। তেওঁলোকৰ চাৰিওকাষে থকা শত্ৰুবোৰৰ শক্তিশালী হাতত তেওঁলোকক দাসৰূপে বেচিলে। তাতে তেওঁলোকে শত্ৰুবোৰৰ বিৰুদ্ধে থিয় হৈ নিজক পুনৰ ৰক্ষা কৰিব নোৱাৰিলে। যেতিয়া ইজৰাইলীসকল যুদ্ধলৈ যায় তেতিয়া যিহুৱাই যিদৰে শপত খাইছিল সেই অনুসাৰে তেওঁৰ হাত তেওঁলোকৰ পৰাজয়ৰ কাৰণে তেওঁলোকৰ বিপক্ষে আছিল। তাৰ ফলত ইজৰাইলীসকল ভয়ংকৰ দুৰ্দশাৰ মাজত আছিল। তেতিয়া যিহুৱাই তেওঁলোকৰ মাজত বিচাৰকৰ্তাসকলক নিযুক্ত কৰিলে। ইজৰাইলসকলক যিসকলে লুট কৰে তেওঁলোকৰ হাতৰ পৰা এইসকলে তেওঁলোকক উদ্ধাৰ কৰে। কিন্তু ইজৰাইলীয়াসকলে বিচাৰকৰ্তাসকলৰ কথাত কাণ নিদিলে, কিয়নো তেওঁলোক যিহুৱাৰ প্ৰতি বিশ্বাসী নাছিল আৰু আন আন দেৱ দেৱীৰ ওচৰত নিজকে বেছি বিবিচাৰ কৰিলে আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰিছিল। তেওঁলোকৰ ওপৰ পিতৃসকলে যিহুৱাৰ আজ্ঞা পালন কৰি বাধ্যতাৰ যি পথত গমন কৰিছিল তেওঁলোকে সেই পথত নচলিলে আৰু অচিৰেই সেই পথৰ পৰা আঁতৰি গ'ল। জিহুৱাই যেতিয়া তেওঁলোকৰ কাৰণে কোনো বিচাৰকৰ্তাক নিযুক্তি দিছিল, তেতিয়া তেওঁ সেই বিচাৰকৰ্তাক সহায় কৰিছিল। সেইজন বিচাৰকৰ্তা যিমান দিনলৈকে জীয়াই থাকে, সিমান দিনলৈকে জিহুৱাই শত্ৰুবোৰৰ হাতৰ পৰা ইজৰাইলক উদ্ধাৰ কৰিছিল। অত্যাচাৰীবোৰৰ হাতত উপদ্ৰৱ আৰু তাৰণা পাই তেওঁলোকে যেতিয়া কন্দা কটা কৰে, তেতিয়া তেওঁলোকৰ প্ৰতি জিহুৱাৰ দয়া উপজে। কিন্তু সেই বিচাৰকৰ্তা মৰিলেই তেওঁলোকে পুনৰ ঘূৰি দেৱ দেৱীবোৰৰ পাছত চলি পূজা অৰ্চনা আৰু সেৱা উপাসনাত ব্ৰতী হয়। তেওঁলোকে পূৰ্বপুৰুষসকলতকৈও অধিক ভ্ৰষ্টাচাৰৰ পথলৈ উলটি যায়। তেওঁলোকে একোতেই নিজৰ দুষ্ট অভ্যাস আৰু গোড়ামীৰ পথ নেৰে। সেয়ে ইজৰাইলৰ বিৰুদ্ধে জিহুৱাৰ ক্ৰোধ জ্বলি উঠাত তেওঁ ক'লে, এই জাতিৰ পূৰ্বপুৰুষসকলৰ লগত মই যি ব্যৱস্থাৰ চুক্তি কৰিছিলোঁ তাক এওঁলোকে উলংঘন কৰিলে আৰু মোৰ কথাও নুশুনিলে। এই হেতুকে যীহুচোৱাৰ মৃত্যুৰ সময়ত যি সকলো অন্য জাতি এই দেশত অৱশিষ্ট থাকি গ'ল, মই সেইসকলক ইজৰাইলৰ সন্মুখৰ পৰা পুনৰ দূৰ নকৰিম। ইজৰাইলবাসীয়ে তেওঁলোকৰ পূৰ্বপুৰুষসকলে চলাৰ দৰে জিহুৱাৰ পথত চলে নে নচলে, এইসকল জাতিৰ যোগেদিয়ে মই তেওঁলোকক পৰীক্ষা কৰিম। এই কাৰণতে জিহুৱাই সেই জাতিবোৰক শীঘ্ৰে বাহিৰ নকৰি দেশত ৰাখি থলে। তেওঁ যীহুচোৱাৰ হাততো তেওঁলোকক সমৰ্পণ নকৰিলে।